হগ্গয় ভাববাদীৰ পুস্তক এক অধ্যায়। হগ্গয় প্ৰথম ভাববাণী। ৰাজা দাৰিয়াবছৰ ৰাজত্ব দ্বিতীয় বছৰ ষষ্ঠ মাহৰ প্ৰথম দিনা, যিহুদাৰ শাসনকৰ্তা চলতিয়েলৰ পুত্ৰৰ জিৰোৱাবলৈ আৰু যিহুচাটৰ পুত্ৰ প্ৰধান পুৰোহিত যিহুচুৱাল ভাববাদীৰ হগ্গয়ৰ দ্বাৰাই যিহুৱাৰ বাক্য আহিল আৰু তেওঁ ক'লে, বাহিনীবিলাকৰ জিহুৱাই এই কথা কৈছে, এই লোকসকলে কয় জিহুৱাৰ গৃহ নিৰ্মাণ কৰিবলৈ এতিয়া আমাৰ অহাৰ সময় নহয়, সেয়েহে ভাওবাণীৰ হগ্গয়ৰ দ্বাৰাই জিহুৱাৰ বাক্য আহিল আৰু ক'লে, তোমাৰ বাবে এইটোৱেই সময় যে তুমি তোমাৰ সম্পূৰ্ণ হোৱা ঘৰত বাস কৰা, যিহেতু এই ঘৰ ধ্বংস হৈছিল, সেয়েহে এতিয়া বাহিনীসকলৰ জিহুৱাই এই কথা কৈছে, তোমালোকৰ পথ বিবেচনা কৰা, তোমালোকে অধিক গুটি সিঁচিলা কিন্তু অলপহে চপালা, তোমালোকে খোৱা কিন্তু তোমালোকে যথেষ্ট পৰিমাণে নাথাকে, তোমালোকে পাণ কৰা কিন্তু মতলীয়া নোহোৱা, তোমালোকে বস্ত্ৰ পিন্ধা কিন্তু তোমালোকে উম নোপোৱা, উপাৰ্জকে উপাৰ্জন কৰা ধন কেৱল বিন্ধা থকা মোনাত থবলৈ উপাৰ্জন কৰে। বাহিনীসকলৰ জিহুৱাই এই কথা কৈছে, তোমালোকৰ পথ বিবেচনা কৰা, পৰ্বতলৈ উঠি গৈ কাঠ আনা আৰু মোৰ গৃহ নিৰ্মাণ কৰা, জিহুৱাই কৈছে, তেতিয়াহে মই সন্তুষ্ট হ'ম আৰু মই গৌৰৱান্বিত হ'ম, তোমালোকে অধিকাৰৰ বাবে প্ৰত্যাশা কৰা কিন্তু চোৱা, মই ফু মাৰি উৰুৱাই দিয়াৰ বাবে তোমালোকে অলপহে ঘৰলৈ আনিলা। কিয় এই বুলি বাহিনীসকলৰ জিহুৱাই ঘোষণা কৰিছে, কাৰণ মোৰ গৃহটি উচ্ছন্ন হৈ পৰি আছে, তথাপিও তোমালোকৰ প্ৰতিজনে নিজৰ ঘৰৰ সন্তুষ্ট হৈ আছা, এইকাৰণে আকাশে তোমালৈ নিয়ৰ বৰষাবলৈ প্ৰতিৰোধ কৰি ৰাখিছে আৰু পৃথিৱীয়ে উৎপাদন আটক কৰি ৰাখিছে, মই দেশ পৰ্বত আৰু শস্যৰ ওপৰত নতুন দ্ৰাক্ষাৰস তেল আৰু ভূমিয়ে উৎপন্ন কৰা বস্তুৰ ওপৰত আৰু মানুহ পশু আৰু তোমালোকৰ হাতৰ পৰিশ্ৰমৰ সকলো ফলৰ ওপৰত খৰাং মাতিলো। তেতিয়া চলতিয়েলৰ পুত্ৰৰ জেৰুবাবিল, জিউচাদকৰ পুত্ৰৰ প্ৰধান পুৰোহিত জিউচুৱা আৰু লোকসকলৰ সকলো ইজৰাইলৰ অৱশিষ্ট লোকে তেওঁলোকৰ ঈশ্বৰৰ জিহুৱাৰ বাক্য আৰু তেওঁলোকৰ ঈশ্বৰ জিহুৱাই পঠোৱা ভাববাণী হগ্গয়ৰ কথা শুনিলে আৰু লোকসকলে জিহুৱালৈ ভয় কৰিলে। তেতিয়া জিহুৱাই বাৰ্তাবাহক হগ্গয় জিহুৱাৰ বাৰ্তা লোকসকলক ক'লে, মই তোমালোকৰ লগত আছো, এইয়ে জিহুৱাৰ ঘোষণা, সেয়ে জিহুৱাৰ জিহুদাৰ শাসনকৰ্তা চলতিয়েলৰ পুত্ৰৰ জেৰুবাবিল, জিউচাদকৰ পুত্ৰৰ প্ৰধান পুৰোহিত জিহুচুৱা আৰু জনসাধাৰণৰ অৱশিষ্ট লোকসকলৰ আত্মা উত্তেজিত কৰিলে, সেইবাবে তেওঁলোকে বাহিনীসকলৰ ঈশ্বৰ জিহুৱাৰ গৃহত কাম কৰিবলৈ গ'ল। তেতিয়া ৰজা দাৰিয়াছৰ ৰাজত্বৰ দ্বিতীয় বছৰ ষষ্ঠ মাহৰ চৌবিশ দিন আছিল।